এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰস্তুতি, এ আই ইউ ডি এফ দলৰ নজনী প্ৰাৰ্থী তালিকা ঘোষণা, ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত আজি 9,000 টকাকৈ প্ৰদান, সোণাপুৰৰ টেপেচিয়াত বিজ্ঞান নগৰী গুৱাহাটী চৌহদ মুকলি, কামৰূপ, বঙাইগাঁও, মাজুলী, কাছাৰ আৰু নগাঁৱত জিলা বিজ্ঞান কেন্দ্ৰ উদ্বোধন, ৰাজ্যৰ শাসকীয় এন ডি এ মিত্ৰজোঁটৰ 3গৰাকী প্ৰাৰ্থী ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত, আৰু নুনমাটিৰ পৰা গুৱাহাটী ক্লাব সংযোগী উত্তৰ পূৰ্বাঞ্চলৰ দীৰ্ঘতম উৰণ সেতু আজি জনসাধাৰণৰ বাবে মুকলি। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰস্তুতি চলাইছে। নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও দলসমূহে জনসাধাৰণৰ মাজলৈ গৈ প্ৰচাৰ অব্যাহত ৰাখিছে। ইপিনে কেইবাটাও দলে নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকাও ঘোষণা কৰিছে। এ আই ইউ ডি এফ দলে কালি 9জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। এই অনুসৰি ৰূপহীহাটত আমিনুল ইছলামক, মন্দিয়াত ৰফিকুল ইছলাম, ঠিঙত মতিউৰ ৰহমান, পাকা বেদবাৰীত মীনাক্ষী ৰহমান, পৰ্বতজোৰাত আবু তাহেৰ বেপাৰী, সৃজনগ্ৰামত ৰেজাউল কৰিম চৰকাৰ, লাহৰীঘাটত ছিদ্দিক আহমেদ, গৌৰীপুৰত নিজানুৰ ৰহমান আৰু বিলাচীপাৰাত ছাবানা আখতাৰক প্ৰাৰ্থিত্ব দিয়া হৈছে। শাসনাধিষ্ঠিত বিজেপিয়ে 17 মাৰ্চৰ ভিতৰত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কংগ্ৰেছ দলে চলিত সপ্তাহতে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বুলি সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰকাশ কৰিছে। ইয়াৰ আগেয়ে দলে 42গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল। শ্ৰীগগৈয়ে এই বিষয়ত সাংবাদিকৰ আগত এইদৰে কয়।
মই যোৱা মাহৰ এটা সংবাদমেলত কৈছিলো যে আমি মাৰ্চ প্ৰথম সপ্তাহত আমি ওলাবলৈ চেষ্টা কৰিম আৰু নিশ্চয় এতিয়া আমি মাৰ্চ দ্বিতীয় সপ্তাহতো আমি এটা তালিকা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। যোৱা তালিকা লৈ মানুহৰ মাজত সন্তুষ্টি, যোৱা তালিকা লৈ আমাৰ দলৰ মাজত সন্তুষ্টি, আৰু সেইকাৰণে কোনো উপায় নাপায় মাত্ৰ বিজেপি দলে সমালোচনা কৰিছে। বিজেপি দল কেতিয়াবা কব নেকি যে কংগ্ৰেছৰ তালিকা যথেষ্ট ভাল হৈছে বা আমি স্বাগতম জনাম? তেওঁলোকৰ কাম হলেই যে ৰাজনৈতিক বিৰোধী হিচাপে সমালোচনা কৰা। তো ৰাজনৈতিক বিৰোধীসকলৰ সমালোচনা কিমান গুৰুত্ব দিব লাগে সকলোৱে বুজি পাইছে।
প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি দলৰ সভাপতি অতুল বৰাই কালি আমবাৰীত অনুষ্ঠিত প্ৰাৰ্থিত্ব কেন্দ্ৰীয় বৈঠকৰ পাছত প্ৰকাশ কৰে। মিত্ৰতা সন্দৰ্ভত এতিয়া চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই বুলি তেওঁ উল্লেখ কৰে।
ৰাইজৰ সহযোগিতা আছে, ৰাইজৰ আশীৰ্বাদ আছে, কেৱল নিৰ্বাচনী আমাৰ অসম গণ পৰিষদক ৰাইজে বেলেগ ধৰণে বিচাৰে। কেৱল ৰাজনৈতিক কাম কাজেই নহয়, আমাৰ প্ৰতিজন কৰ্মকৰ্তা বিভিন্ন সামাজিক অনুষ্ঠান বা সামাজিক কাম কাজৰ লগত অতি নিষ্ঠা সহকাৰে লাগি থাকে। আমাৰ কেইটামান দিন লাগিব, ছিটবিলাক ঠিক হোৱাৰ পিছত আমি আমাৰ নিজৰ প্ৰাৰ্থীৰ আমি চাই আছো যে ইমান ছিটত প্ৰতিদ্বন্দ্বিতা কৰোঁ। এখন লিষ্টত যুৱ থাকিব লাগে, মহিলা থাকিব লাগে, আৰু পুৰণা মানুহ বুলিতো আৰু এৰি দিব নোৱাৰি, তেওঁলোক আমাৰ সম্পদ, গতিকে তেওঁলোকো থাকিব লাগে। কিন্তু যিহেতু ৰাজ্যখনৰ বিধানসভা সমষ্টি 126টা, তাতে আমি মিত্ৰতাত অহাৰ পিছত কম সংখ্যক ছিটতে আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আমি চাইছোঁ যে আমাৰ উইনিং পচিবিলিটি থকা সমষ্টি কোনকেইটা আছে, এই দিশটো আমি চাইছোঁ, আৰু স্বাভাৱিকতে বিজেপিও তেনেধৰণেই কথাখিনি ভাবিব, আলাপ আলোচনা কৰি কথাখিনি ঠিক কৰিব লাগিব।
বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচীৰ অংশ হিচাপে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বজালী জিলাৰ পৰা নলবাৰীলৈ সামৰি লয়। বজালীৰ বামাখাটা সত্ৰৰ পৰা নলবাৰীলৈ যাত্ৰা কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। এই যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্লবৰুৱাৰ উপৰি ভালেসংখ্যক দলীয় সদস্যই অংশগ্ৰহণ কৰে। ইপিনে কংগ্ৰেছ দলেও ৰাইজৰ মন জয় কৰাৰ বাবে সময় পৰিৱৰ্তন যাত্ৰা শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰিছে। দলটোৱে কালি শ্ৰীভূমি জিলাৰ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিত পদযাত্ৰা অনুষ্ঠিত কৰে। পদযাত্ৰাত কংগ্ৰেছ দলৰ কেইবাগৰাকী সদস্যই অংশগ্ৰহণ কৰে। অসম গণ পৰিষদ দলৰ হৈ কালি অসম যুৱ পৰিষদে চাবুৱাত সমন্বয় সংকল্প যাত্ৰা উলিয়াই জনসাধাৰণক আকৰ্ষণৰ চেষ্টা কৰে। সমাগত বিধানসভা নিৰ্বাচনত কেইবাটাও বিৰোধী দলে মিত্ৰতা কৰাৰ চৰ্চা চলি আছিল যদিও ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সৈতে ৰাইজৰ দলে মিত্ৰতা নকৰাৰ সিদ্ধান্ত লৈছে। ৰাইজৰ দলে এটা বিবৃতিযোগে বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ লগতে কেইবাটাও সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী দিয়াৰ কথা ঘোষণা কৰিছে। নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলত নেতা কৰ্মীৰ পদত্যাগ যোগদান আদিও অব্যাহত আছে। অগপৰ সদ্য পদত্যাগী নেতা জয়ন্ত খাউণ্ডে কালি নতুন দিল্লীত কংগ্ৰেছ দলত যোগ দিয়ে। যোগদানৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত থাকে। ইফালে এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কালি সন্ধিয়া অসম গণ পৰিষদত যোগদান কৰে। অগপৰ সভাপতি অতুল বৰাৰ উপস্থিতিত বিধায়কগৰাকীয়ে যোগদান কৰে। ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত আজি 9,000 টকাকৈ প্ৰদান কৰা হ'ব। সমাজ কল্যাণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে মুঠ 3,600 কোটি টকা অৰুণোদয় হিতাধিকাৰীৰ বাবে ব্যয় কৰিব। এই উপলক্ষে আজি গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। কাৰ্যসূচীত বিত্তমন্ত্ৰী অজন্তা নেওগো উপস্থিত থাকিব। ৰাজ্যৰ 3,800ৰো অধিক স্থানৰ গাঁও পৰিষদ উন্নয়ন সমিতি, স্বায়ত্তশাসিত পৰিষদ সমষ্টি, গাঁও পঞ্চায়ত, গাঁও উন্নয়ন সমিতি আৰু নগৰীয়া ৱাৰ্ডত আয়োজিত অনুষ্ঠানত হিতাধিকাৰীসকলক ধনৰাশি প্ৰদান কৰা হ'ব। বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ টেপেচিয়াত নিৰ্মাণ কৰা বিজ্ঞান নগৰী গুৱাহাটী চৌহদ আজি মুকলি কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। উদ্বোধনী অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তয়ো অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে বিজ্ঞান নগৰী ডিজিটেল এডভেঞ্চাৰ, ভাৰ্চুৱেল ৰিয়েলিটি, ধেমালিৰ মাজেৰে বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান বিথিকা, গোলকৰ জ্ঞান আৰু অমনি থিয়েটাৰ আদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজ্য চৰকাৰে কামৰূপ, বঙাইগাঁও, মাজুলী, কাছাৰ আৰু নগাঁৱত নিৰ্মাণ কৰা জিলা বিজ্ঞান কেন্দ্ৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। বিজ্ঞান নগৰী গুৱাহাটী চৌহদত আজি আয়োজিত অনুষ্ঠানতে জিলা বিজ্ঞান কেন্দ্ৰ উদ্বোধন কৰা হ'ব। ৰাজ্যৰ শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ তিনিওগৰাকী প্ৰাৰ্থীকে ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হৈছে। নিৰ্বাচনী বিষয়াই কালি তেওঁলোকক আনুষ্ঠানিকভাৱে মানপত্ৰসমূহ প্ৰদান কৰে। এই প্ৰাৰ্থীকেইগৰাকী হৈছে বিজেপিৰ যোগেন মোহন, তেৰছ গোৱালা আৰু ইউ পি পি এলৰ প্ৰমোদ বড়ো। কংগ্ৰেছ নেতৃত্বৰ বিৰোধী দলে ৰাজ্যসভাৰ আসনকেইখনৰ বাবে কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
নুনমাটিৰ পৰা গুৱাহাটী ক্লাব সংযোগী মহাৰাজ পৃথু উড়ন সেতুখন আজি মুকলি কৰা হ'ব। 5.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ সেতুখনে 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। 2024 চনৰ 1 জানুৱাৰীত সেতুখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ দীৰ্ঘতম উড়ন সেতুখন মুকলি উপলক্ষে আজি বিয়লি আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই কাৰ্যসূচীত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াও উপস্থিত থাকিব। উল্লেখযোগ্য যে নিৰ্ধাৰিত 36 মাহৰ বিপৰীতে 28 মাহতে উড়ন সেতুখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। এই উড়ন সেতুখন নিৰ্মাণৰ ফলত যান জঁট হ্ৰাস পোৱাৰ লগতে জনসাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰত সকাহ হ'ব বুলি আশা কৰা হৈছে। অহা 13 মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে 37,500 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্প মুকলি কৰিব আৰু আধাৰশিলাও স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰথমে কোকৰাঝাৰত এখন জনসভাত অংশ লৈ 4,574 কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। কোকৰাঝাৰৰ পৰা প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ আহিব আৰু গুৱাহাটীত তেওঁ 8,841 কোটি টকাৰ এলানি প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে 780 কোটি টকা ব্যয় সাপেক্ষ নুমলীগড় শিলিগুৰিত প্ৰডাক্ট পাইপলাইনৰ ক্ষমতা বৃদ্ধি প্ৰকল্পৰ উদ্বোধন কৰিব। তেওঁ লগতে 3,633 কোটি টকা ব্যয় সাপেক্ষ তিনিচুকীয়া ফৰকাটিং দ্বৈত ৰেললাইন আৰু 1,180 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা চাপৰমুখ ডিব্ৰুগড় ৰেলপথ বৈদ্যুতিকীকৰণ ৰেলপথ প্ৰকল্প মুকলি কৰিব। তেওঁ ৰাজ্যৰ 20,000 চাহ শ্ৰমিকক ভূমিপট্টা বিতৰণৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে পশ্চিম কাৰ্বি আংলঙত 2,320 কোটি টকা ব্যয় সাপেক্ষ কপিলি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন প্ৰক্ৰিয়াৰো শুভাৰম্ভ কৰিব। 14 মাৰ্চত শিলচৰত শ্ৰীমোদীয়ে 24,505 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ শিলচৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কালি বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়ৰ উপস্থিতিত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতি, সুৰক্ষা ব্যৱস্থাকে ধৰি সকলো দিশ চালি জাৰি চোৱা হয়। প্ৰধানমন্ত্ৰীয়ে সেইদিনা শিলচৰত 3টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু 1টা প্ৰকল্প উদ্বোধন কৰিব। তেওঁ লগতে এখন সমাৱেশতো অংশ ল'ব। শ্ৰীমোদীয়ে পাঁচগ্ৰামৰ পৰা বৰাপানীলৈ নিৰ্মাণ হ'বলগীয়া 22,864 কোটি টকা ব্যয় সাপেক্ষ এক্সপ্ৰেছ হাইৱে প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। এই প্ৰকল্প সম্পূৰ্ণ হলে 4.5 ঘণ্টাৰ ভিতৰত শিলচৰৰ পৰা গুৱাহাটীলৈ যাতায়াত সম্ভৱ হ'ব। প্ৰধানমন্ত্ৰীয়ে কেপিটেল পইণ্টৰ পৰা ৰাংগীৰ খাৰীলৈ 3.5 কিলোমিটাৰ দৈৰ্ঘৰ উড়ন সেতু আৰু শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। অসমৰ বিভিন্ন জিলাৰ ৰেডিঅ' প্ৰেমী শ্ৰোতাসকলক লৈ গঠিত সংযুক্ত অনাতাঁৰ শ্ৰোতা সংঘ অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অহা 15 মাৰ্চত ধেমাজিত পালন কৰা হ'ব। ধেমাজিৰ মাছখোৱাৰ বৰপাক মধ্য ইংৰাজী বিদ্যালয় চৌহদত এই উপলক্ষে আয়োজিত দিনজোৰা কাৰ্যসূচীত আকাশবাণীৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি অংশ ল'ব। পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছত দুপৰীয়া জীৱনৰ বিভিন্ন স্তৰত আকাশবাণীৰ বিভিন্ন অনুষ্ঠানৰ গুৰুত্ব শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি পৰিৱেশক জিন্তী ৰাণী ডেকা আৰু পৰিস্মিতা দিহিঙীয়াক শ্ৰেষ্ঠ বাতৰি পৰিৱেশক বঁটা, আকাশবাণী গুৱাহাটীৰ ঋতুপৰ্ণ দাসক নাট্য প্ৰভাকৰ বঁটা, পিয়কৰ কণ্ঠশিল্পী ৰুণু বৰগোহাঁইক সংগীত শিল্পী বঁটা, জাজিৰ সাংবাদিক দিগন্ত শৰ্মাক যুৱ সাংবাদিকতা বঁটা আৰু জাজিৰ প্ৰণৱ কুমাৰ দত্তক শ্ৰেষ্ঠ শ্ৰোতা অনুৰাগী বঁটা প্ৰদান কৰা হ'ব। তদুপৰি আকাশবাণী ডিব্ৰুগড়ৰ তৌফিকা উল্লাহক অতিথি শিল্পী বঁটা, তিয়কৰ মানৱজ্যোতি কটকী ধেমাজিৰ অনুপমা শইকীয়াক শ্ৰোতা বন্ধু বঁটা প্ৰদান কৰা হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
হিমন্তৰ অনুগতকহে দিব বিজেপিৰ টিকট, এই শিৰোনামেৰে আজি অসমীয়া প্ৰতিদিন কাকতে যিকোনো মুহূৰ্ততে দলটোৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনাৰ বিষয়ে বিস্তৃত বাতৰি পৰিৱেশন কৰিছে। নিয়মীয়া বাৰ্তা কাকতে জন আশীৰ্বাদ যাত্ৰাৰ 8 দিনত 1000 কিলোমিটাৰ অতিক্ৰম শিৰোনামেৰে ৰাজ্যবাসীৰ মাজত মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাৰ এটা বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে 10 বছৰত হ্ৰাস পালে 14 লাখ বিঘা কৃষিভূমি শিৰোনামেৰে ৰাজ্যৰ কৃষিখণ্ডৰ বিধ্বস্ত প্ৰতিচ্ছবিৰ উদ্বেগজনক তথ্যৰ বাতৰি পৰিৱেশন কৰিছে। অসমীয়া খবৰ কাকতে দেশজুৰি ৰন্ধন গেছৰ নাটনি শিৰোনামেৰে যুদ্ধৰ প্ৰভাৱত বাণিজ্যিক আৰু ঘৰুৱা চিলিণ্ডাৰৰ তীব্ৰ নাটনি হোৱাৰ বিষয়ে মুখ্য বাতৰি প্ৰকাশ কৰিছে। খামেনীৰ পুত্ৰই হ'ল সৰ্বোচ্চ নেতা, এই শিৰোনাম দৈনিক অগ্ৰদূত কাকতৰ। যুদ্ধৰ পৰিণতিত ভাৰতীয় শ্বেয়াৰ বজাৰত পুনৰ বৃহৎ পতনৰ বাতৰি দৈনিক জনমভূমি কাকতে ডলাৰৰ বিপৰীতে সৰ্বনিম্ন টকাৰ মূল্য শিৰোনামেৰে প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আমাৰ অসম কাকতৰ বাতৰিৰ শিৰোনাম শ্বেয়াৰ বজাৰ বিধ্বস্ত, তেল আৰু গেছতো জুই লগাৰ আশংকা। দি আছাম ট্ৰিবিউন কাকতে NDAৰ 3গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাতৰি বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে চাইবাৰ অপৰাধীয়ে ব্যাপকভাৱে মহিলাৰ KYC সংগ্ৰহেৰে জালিয়াতিৰ চেষ্টা চলোৱাৰ তথ্য CID উদ্ঘাটন কৰাৰ বাতৰি বক্স বাতৰি হিচাপে পৰিৱেশন কৰিছে।
বিশ্বনাথ জিলাৰ চতিয়াৰ 3টা অঞ্চল অবৈধ দখলমুক্ত কৰাৰ বাবে কালি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। প্ৰশাসনে চলাহলাত জলসিঞ্চন বিভাগৰ ভূমি দখল কৰি থকা কমেও 15টা পৰিয়ালক সেই স্থানৰ পৰা উচ্ছেদ কৰে। কালি পুৱা 8 বজাত আৰম্ভ হোৱা এই উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। প্ৰশাসনে ভিজিয়াৰ ভূমিতো উচ্ছেদ চলায়। এই অভিযানত 75 বিঘা ভূমি অবৈধভাৱে দখল কৰি থকা 65টা পৰিয়ালক উচ্ছেদ কৰা হয়। কালি উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ CRPFৰ জোৱান মোতায়েন কৰা হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰ্জাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম আৰু মিজোৰামৰ কিছু কিছু অঞ্চলত পাতলীয়া বৰষুণ আৰু অৰুণাচল, নাগালেণ্ড, মণিপুৰৰ মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে বতৰ শুকান হৈ থকাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰস্তুতি। AIUDFৰ 9জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা। ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত আজি 9,000 টকাকৈ প্ৰদান। সোণাপুৰৰ টেপেচিয়াত বিজ্ঞান নগৰীৰ গুৱাহাটী চৌহদ মুকলি। কামৰূপ, বঙাইগাঁও, মাজুলী, কাছাৰ আৰু নগাঁৱত জিলা বিজ্ঞান কেন্দ্ৰ উদ্বোধন। ৰাজ্যৰ শাসকীয় NDA মিত্ৰজোঁটৰ 3গৰাকী প্ৰাৰ্থী ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত। আৰু নুনমাটিৰ পৰা গুৱাহাটী ক্লাব সংযোগী উত্তৰ পূৰ্বাঞ্চলৰ দীৰ্ঘতম উড়ন সেতু আজি জনসাধাৰণৰ বাবে মুকলি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।